চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আপুনি বাৰু কেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠান শুনি আহিছে? আমি কৈছিলো এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি আমি গোটেইখন বাইবেল এফালৰ পৰা অধ্যয়ন কৰিম, মাজে মাজে নতুন নিয়মৰ পৰা, মাজে মাজে পুৰণি নিয়মৰ পৰা। আপুনি নিশ্চয় উপলব্ধি কৰিছে যে আমি ইতিমধ্যে বহুদূৰ আগবাঢ়ি আহিলো। এৰা, সময় খুব বেগাই পাৰ হৈ যায়, চাওঁতে চাওঁতে আমি গোটেইখন বাইবেল পঢ়ি শেষ কৰিব পাৰিম। আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি গ'লে গোটেই বাইবেলখন অধ্যয়ন কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আমাৰ এই অনুষ্ঠানটোনো আপোনালোকে কেনেকুৱা পাইছে সেই কথা জনাই আমালৈ চিঠি পত্ৰ লিখিবলৈ আমি সদায়ে আপোনালোকক অনুৰোধ জনাই আহিছো আৰু আজিও জনাইছো। আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ জৰুৰ চিঠি লিখে যেন। আপোনালোকৰ চিঠি পত্ৰলৈ আমি আগ্ৰহেৰে বাট চাই থাকো, কাৰণ আপোনালোকৰ চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আমাৰ ঠিকনাটো কৈ দিছো, অনুগ্ৰহ কৰি লিখি লওকচোন।
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। এই বিশেষ সময়ত আমি প্ৰাৰ্থনাৰে তোমাৰ ওচৰ চাপিছো প্ৰভু, কিয়নো তুমি প্ৰাৰ্থনা শুনোতা আৰু উত্তৰ দিওঁতা ঈশ্বৰ। তুমি পবিত্ৰ, তুমি ধাৰ্মিক, তুমি ন্যায়বান, তুমি দয়ালু, তুমি কৰুণাময়, তুমি আমাৰ স্ৰষ্টা, পালনকৰ্তা, তুমি আমাৰ উদ্ধাৰকৰ্তা। তোমাৰ তুলনাত আমি অতি নগণ্য প্ৰভু, তথাপি তুমি আমাক কিয় ইমান প্ৰেম কৰা আমি বুজি নাপাওঁ। তোমাক অশেষ ধন্যবাদ, কিয়নো আমাক উদ্ধাৰ কৰিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া তোমাৰ সিংহাসনৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি আছে। তেওঁত বিশ্বাস কৰি আজি আমি বিনামূল্যে পৰিত্ৰাণ লাভ কৰি তোমাৰ সন্তান হ'ব পৰা হৈছো। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু একমাত্ৰ তোমাৰ অনুগ্ৰহতহে ই সম্ভৱ হৈছে। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি ইতিমধ্যে এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 6 নম্বৰ অধ্যায়লৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালো। আমি ইতিমধ্যে পঢ়িবলৈ পালো জখৰীয়া ভাৱবাদীয়ে দেখা 10টা দৰ্শনৰ কথা। জখৰীয়া ভাৱবাদীয়ে এই দৰ্শনকেইটা দেখিছিল সেই বিশেষ সময়ত, যি সময়ত বাবিল দেশত 70 বছৰ বন্দী অৱস্থাত কটাই ইছৰাইলীয় লোকসকলৰ একাংশ লোকে নিজৰ দেশলৈ উভতি আহিছিল আৰু জিৰচালেমত আকৌ মন্দিৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছিল জৰুব্বাবিলৰ নেতৃত্বত। সেই সময়ছোৱা ইছৰাইলীয় লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ যেন আছিল। আজিৰ অনুষ্ঠানত আমি জখৰীয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। এই 7 আৰু 8 নম্বৰ অধ্যায়ত পোৱা কথাখিনিক এজন বিখ্যাত পণ্ডিতে এটা ঐতিহাসিক বিৰতিৰ সময় বুলি অভিহিত কৰিছে। আমি হগ্গয় ভাৱবাদীৰ পুস্তকত পোৱা কথাখিনিৰ লগত এই কথাখিনিৰ কিছু সাদৃশ্য আছে। সেই হগ্গয় ভাৱবাদীৰ পুস্তকত আমি পাইছিলো যে ভাৱবাণীৰ মাজতে হগ্গয় ভাৱবাদীক পুৰোহিতৰ ওচৰলৈ পঠোৱা হৈছিল এটা বিশেষ বিধান সম্বন্ধে সুধিবলৈ। সেই বিশেষ প্ৰশ্নটো হৈছে, যেতিয়া কোনো এটা সুচী বস্তুৱে এটা অসুচী বস্তুক স্পৰ্শ কৰে, তেতিয়া সেই সুচী বস্তুটোৱে অসুচী বস্তুটোক সুচী কৰি পেলায়নে? এই প্ৰশ্নটোৰ উত্তৰটো আমি জানো যে নকৰে। আকৌ যদিহে কোনো এটা অসুচী বস্তুৱে কোনো এটা সুচী বস্তুক স্পৰ্শ কৰে, তেতিয়া সেই অসুচী বস্তুটোৱে সুচী বস্তুটোকো অসুচী কৰি তোলেনে? ইয়াৰ উত্তৰটো আমি জানো যে কৰে। অসুচী বস্তুৱে স্পৰ্শ কৰিলে সুচী বস্তুটো অসুচী হৈ পৰে। জখৰীয়া ভাৱবাদীৰ পুস্তকৰ এই বিশেষ বিৰতিৰ সময়তো প্ৰায় একেধৰণৰ প্ৰশ্ন এটাই কৰা হৈছে, কিন্তু অলপ বেলেগ ধৰণে। আমি এতিয়া বাইবেলৰ পৰা চাই যাম হওক। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? জখৰীয়া 7 অধ্যায় 1 পদ পাঠ কৰি দিছো। পাছে দাৰিয়াবাস ৰজাৰ ৰাজত্বৰ 4ৰ্থ বছৰৰ কিছলেব নামেৰে 9ম মাহৰ 4ৰ্থ দিনা জখৰীয়াৰ ওচৰলৈ যিহুৱাৰ বাক্য আহিল। ইয়াত আমি বিশেষভাৱে মন কৰিবলগীয়া এই কথাটো পাইছো যে জখৰীয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা আকৌ এটা বিশেষ বাৰ্তা পাব ইছৰাইলীয়া লোকসকলৰ বাবে, আৰু এই বাৰ্তাটো অতি জৰুৰী বাৰ্তা। ইয়াত এই কথাটো স্পষ্টভাৱে জনাই দিয়া হৈছে যে এইটো জখৰীয়াৰ নিজৰ বাৰ্তা নহয়, এইটো ঈশ্বৰৰ পৰা অহা বাৰ্তা, যিহুৱাৰ বাক্য। দাৰিয়াবাস ৰজাৰ ৰাজত্বৰ 4ৰ্থ বছৰৰ কিছলেব নামেৰে 9ম মাহৰ 4ৰ্থ দিনা একেবাৰে সঠিক দিন তাৰিখ আমাক দি দিয়া হৈছে। আমাৰ আজিৰ কেলেণ্ডাৰ অনুসৰি এই দিনটো আছিল খ্ৰীষ্টপূৰ্ব 518 চনৰ 4 ডিচেম্বৰ তাৰিখ। আৰু সেই সময়ছোৱাতে হগ্গয় ভাৱবাদীয়েও মানুহবোৰক অতি ব্যৱহাৰিক দৃষ্টিভংগীৰে কথা কৈছিল, ভাৱবাণী কৰিছিল, আৰু একে সময়তে জখৰীয়া ভাৱবাদীলৈ ঈশ্বৰৰ পৰা বিশেষ বাৰ্তা আহিল। দ্বিতীয় আৰু তৃতীয় পদ পাঠ কৰি দিছো। সেই সময়ত যিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু মই ইমান বছৰ যিদৰে কৰি আহিছো সেইদৰে নিজকে পৃথক ৰাখি 5ম মাহত কান্দিম নে? এইবুলি বাহিনীবিলাকৰ যিহুৱাৰ গৃহৰ পুৰোহিত আৰু ভাৱবাদীবিলাকক সুধিবলৈ বৈতেলৰ লোকবিলাকে চৰেশৰ, ৰেগমমেলক আৰু তেওঁবিলাকৰ মানুহবিলাকক পঠাই দিলে। এই পদ দুটাৰ যোগেদি যিখিনি কথা আমাক কোৱা হৈছে সেই কথা বুজি পাবলৈ আমি বাইবেল পণ্ডিতসকলৰ ব্যাখ্যাৰ সহায় ল'ব পাৰোঁ। এজন বিখ্যাত পণ্ডিতে এনেদৰে লিখিছিল, বৈতেল মানেই আচলতে ঈশ্বৰৰ গৃহ, যিহুৱাৰ গৃহ। কিন্তু জিৰচালেমৰ মন্দিৰক এই নামেৰে মতা নহৈছিল, কিন্তু ইফ্ৰইমৰ বিখ্যাত চহৰ বৈতেলকহে যিহুৱাৰ গৃহ বোলা হৈছিল। ইয়াকেই নবুতৰ পুত্ৰ জিৰুবুৱামে প্ৰতিমা পূজাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। অৰ্থাৎ আমি এই কথা বুজি পাওঁ যে ইয়াত আচলতে এই কথাটো কোৱা হৈছে যে বৈতেল অৰ্থাৎ ঈশ্বৰৰ গৃহৰ পৰা এটা প্ৰতিনিধি দল পঠোৱা হৈছিল। এই ঠাইক জাকুবেই এই নাম দিছিল। জাকুবে ঈশ্বৰৰ পৰা, নিজ পিতৃৰ পৰা আৰু ককায়েক এছৌৰ পৰা পলাই ফুৰা সময়তে এই ঠাইত তেওঁ এটা বিশেষ সপোন দেখিছিল আৰু এই ঠাইক তেওঁ বৈতেল বা ঈশ্বৰৰ গৃহ বুলি নামকৰণ কৰিছিল। তেওঁ সেই ঠাইতে ৰাতি থাকিব লগা হৈছিল আৰু তাতে ঈশ্বৰে জাকুবক এটা বিশেষ দৰ্শন দেখুৱাইছিল, সেইবাবে জাকুবে সেই ঠাইৰ নাম বৈতেল ৰাখিছিল। জাকুবে বৈতেলৰ বিষয়ে এনেদৰে কৈছিল, বাইবেলৰ পৰা পঢ়ি দিছো, আদি পুস্তক 28:17। আৰু তেওঁ ভয় পাই ক'লে, ই কেনে ভয়ানক ঠাই, ই ঈশ্বৰৰ গৃহ মাথোন, আন একো নহয়, আৰু এয়েই স্বৰ্গৰো দুৱাৰ। আমি জানো যে ইছৰাইল দেশ পাছলৈ দুভাগত বিভক্ত হৈছিল। উত্তৰৰ ভাগক ইছৰাইল বোলা হৈছিল আৰু দক্ষিণৰ ভাগক বোলা হৈছিল যিহুদা। এই বৈতেল আছিল উত্তৰৰ ৰাজ্যখনত, আৰু এই ঠাইতে জিৰোবোৱামে এটা সোণৰ ডামৰিৰ প্ৰতিমা সাজিছিল উপাসনা কৰিবলৈ। এই যিটো প্ৰতিনিধি দলৰ কথা ইয়াত কোৱা হৈছে, এই দলটোত কোনো যিহুদা ফৈদৰ লোক নাছিল, খুব সম্ভৱ তেওঁলোক ইফ্ৰইমৰ ফৈদৰ লোক আছিল। এই লোককেইজন যিহেতু বৈতেলৰ পৰা আহিছিল বুলি ইয়াত কোৱা হৈছে, গতিকে আমি এই কথাটো বুজি পাওঁ যে ইছৰাইলৰ 10টা ফৈদ হেৰাই যোৱা বুলি কোৱা কথাটো সঁচা নহয়, কাৰণ এনে এটা ফৈদৰ লোক বৈতেলতে বাস কৰি আছিল। যদি আমি ইজৰা পুস্তকখন খুব সাৱধানে অধ্যয়ন কৰি চাওঁ, তেনেহ'লে আমি দেখিবলৈ পাওঁ যে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা উভতি অহা বহুতো ইছৰাইলীয়া লোক তেওঁলোকৰ নিজৰ নিজৰ চহৰলৈ গৈছিল, আৰু এনেকুৱা কেইবাখনো চহৰ গালিল সাগৰৰ উত্তৰে অৱস্থিত আছিল। এই অঞ্চলটো আচলতে উত্তৰৰ ৰাজ্যখনৰ অন্তৰ্গত আছিল, অৰ্থাৎ সেই 10টা ফৈদৰ অঞ্চল আছিল। অৰ্থাৎ সেই 10টা ফৈদৰ লোকো আকৌ নিজৰ দেশলৈ উভতি আহিছিল। বাবিল দেশৰ পৰা ইছৰাইললৈ উভতি অহা লোকসমূহৰ মাজত ইছৰাইলৰ গোটেই 12টা ফৈদৰ লোকেই আছিল। অৱশ্যে খুব কম সংখ্যক লোকে উভতি আহিছিল, মুঠতে 60,000তকৈও কম। প্ৰিয় শ্ৰোতা, বহুতো লোকে ক'ব খোজে ইছৰাইলৰ 12টা ফৈদৰ 10টা ফৈদ হেৰাই যোৱা বুলি, কিন্তু এই কথাটো আমি মানি ল'ব নোখোজো, কাৰণ আমি জানো বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকবিলাকে নিজৰ নিজৰ ঠাইলৈ উভতি গৈছিল। আমি এই কথাও জানো যে যিহোশুৱাৰ নেতৃত্বত ইছৰাইলীয় লোকবিলাকে পেলেষ্টাইন দেশ অধিকাৰ কৰাৰ পাছত সেই দেশখন ইছৰাইলৰ 12টা ফৈদৰ মাজত ভগাই দিয়া হৈছিল। প্ৰতিটো ফৈদৰ কাৰণে একোটাকৈ অঞ্চল ধৰি দিয়া হৈছিল। গতিকে কোনো এটা অঞ্চলৰ ইছৰাইলীয় লোক কোন ফৈদৰ সেইটো সহজে ক'ব পৰা যায়। যিহেতু বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকবিলাকে নিজৰ নিজৰ অঞ্চললৈ গৈছিল, গতিকে তেওঁলোক যি অঞ্চললৈ গৈছিল তাৰ পৰাই তেওঁলোক কোন ফৈদৰ সেইটো বুজিব পাৰি। আমি পঢ়িবলৈ পাওঁ যে বাবিলৰ পৰা উভতি অহা বহুতো ইছৰাইলীয় লোক গৈছিল ইছৰাইলৰ উত্তৰ ভাগলৈ। সেই উত্তৰ ভাগ আছিল উত্তৰৰ ৰাজ্য, অৰ্থাৎ ইছৰাইল ৰাজ্যৰ অন্তৰ্গত সেই 10টা ফৈদৰ ৰাজ্য। গতিকে সেই 10টা ফৈদৰ লোকো উভতি আহিছিল বুলি আমি বুজি পাওঁ। এই লোকবোৰ আচলতে বাবিল দেশতে জন্মগ্ৰহণ কৰা লোক। তেওঁলোকৰ পিতৃ মাতৃক বাবিল দেশলৈ বন্দী কৰি নিয়া হৈছিল আৰু তাতে এই লোকবিলাকৰ জন্ম হৈছিল, কাৰণ তেওঁলোকৰ বহুতৰে নাম আচলতে বাবিলনীয়া নাম আছিল। কিন্তু তেওঁলোক বাবিল দেশত জন্মিলেও তেওঁলোক আছিল যিহুদী লোক। নিজৰ নিজৰ ফৈদ অনুসাৰে তেওঁলোক নিজৰ নিজৰ অঞ্চলবোৰলৈ উভতি আহিছিল। মুঠতে ইছৰাইলৰ কোনো ফৈদেই হেৰাই যোৱা নাই, এই বিষয়ে আমি আগতেও আলোচনা কৰি আহিছো। এতিয়া আমি এই পদ দুটাৰ কথালৈ আকৌ ঘূৰি আহিব খুজিছো। বৈতেল অৰ্থাৎ জিহুৱাৰ গৃহৰ পৰা কেইজনমান লোক জিৰচালেমৰ মন্দিৰৰ পুৰোহিতৰ ওচৰলৈ আহিছিল। তেওঁলোকে পুৰোহিতৰ ওচৰত এটা প্ৰশ্ন লৈ আহিছিল। সেই প্ৰশ্নটো হৈছে বিধান বা ৰীতি সম্বন্ধীয়। ৰীতি এটা শুদ্ধ নে ভুল? ইছৰাইলীয় লোকসকলে বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগৰে পৰা লঘোণ দিছিল, আৰু বাবিল দেশত থকা অৱস্থাটো সেই লঘোণ দিয়া ৰীতিটো চলি আছিল। আমি গীতমালা 137 নম্বৰ প্ৰথম আৰু দ্বিতীয় পদত এনেদৰে পঢ়িবলৈ পাওঁ, আমি বাবিলৰ নদীবোৰৰ কোষৰ সেই সেই ঠাইত বহিছিলোঁ, এনেকি চিয়নক সোঁৱৰণ কৰি কান্দিছিলোঁ। সেই ঠাইৰ মাজত থকা বাইচি গছত আমি আমাৰ বীণা আঁৰি থৈছিলোঁ। লোকসমূহে তাত হিয়া ঢাকুৰি ঢাকুৰি কান্দিছিল। আৰু এনেদৰে সমজুৱাভাৱে কন্দাটো তেওঁলোকৰ এটা ধৰ্মীয় অনুষ্ঠান বা ৰীতিত পৰিণত হৈছিল। আচলতে ঈশ্বৰে কিন্তু ইছৰাইলীয়া লোকবিলাকক লঘোণ দিবলৈ কোনোদিনেই ধৰি দিয়া নাছিল। বৰং তেওঁ ইছৰাইলীয়া লোকবিলাকক ভোজ ভাত খাবৰ কাৰণেহে 7টা দিন নিৰ্ধাৰণ কৰি দিছিল। তেনেদৰে লঘোণ দি কন্দা কটা কৰাটো তেওঁলোকৰ নিজৰ নীতি আছিল, নিজে বনাই লোৱা ৰীতি আছিল। তেওঁলোক বাবিলত বন্দী হৈ থাকোঁতে লঘোণ দিবলৈ দিন ধাৰ্য কৰি লৈছিল, হিয়া ঢাকুৰি কান্দিবলৈ আৰু শোক কৰিবলৈ দিন ধাৰ্য কৰি লৈছিল। আৰু বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহাৰ পাছতো তেওঁলোকে এই কামটো কৰি আছিল, কিন্তু ঈশ্বৰৰ পৰা তেওঁলোকে আশীৰ্বাদ পোৱা নাছিল। অৱশ্যে অলপ চহকী অৱস্থা হৈছিল। তেওঁলোকৰ বহুতে নিজৰ নিজৰ ঘৰ সাজি ল'ব ধৰিছিল, অলপ আৰামৰ জীৱন কটাব পৰা হৈছিল আৰু অলপ ধনীও হ'ব ধৰিছিল। তথাপি তেওঁলোকে কন্দা কটা কৰিয়েই আছিল, শোক কৰিয়েই আছিল। আৰু তেওঁলোকে ক'ব লগা হৈছিল, আমি এই কামটো কৰি আহিছোঁ কিন্তু ঈশ্বৰে আমাক আশীৰ্বাদ কৰা নাই। গতিকে ইয়াত প্ৰশ্নটো হৈছে, সেই ৰীতিটো শুদ্ধ নে ভুল, উচিত নে অনুচিত? এই প্ৰশ্নটো আমাৰ বাবেও গুৰুত্বপূৰ্ণ, আমিও চিন্তা কৰি চোৱা উচিত। কাৰণ আমি অলপ ভালদৰে লক্ষ্য কৰিলেই বুজি পাওঁ যে ৰীতি নীতি পৰম্পৰা আদিক বিশেষ গুৰুত্ব দিয়াৰ মানসিকতা এটা আমাৰ প্ৰায়বোৰ লোকৰ মাজতে আছে। মানুহে বাহ্যিক ৰীতি নীতি আদিক গুৰুত্ব দিব খোজে, সকলো কাম এটা বিশেষ ঠাঁচত কৰিব খোজে। মানুহে গতানুগতিকভাৱে কাম কৰি যায়, আৰু যেতিয়া মানুহে চিন্তা কৰিবলৈ এৰি দিয়ে তেতিয়া মানুহ গতানুগতিক হৈ পৰে। যেতিয়া মানুহ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা ব্যক্তিগতভাৱে আঁতৰি আহে তেতিয়া তেওঁলোকে উঠা বহা কৰে বা হয়তো শাৰী পাতি খোজকাঢ়ে, কাৰণ কিবা নহয় কিবা এটাটো কৰিবই লাগিব। আৰু এনেকুৱা গতানুগতিকতাই আচলতে মানুহৰ আত্মিক অধোগমনকহে বুজায়, মানুহৰ আত্মিক জীৱন নিম্নগামী হোৱাটো বুজায়। এসময়ত আনকি কিছুমান ঠাইত মানুহে কাজিয়া কৰিছিল প্ৰাৰ্থনাৰ পুথিক লৈ, যেন সেইটোহে গুৰুত্বপূৰ্ণ কথা। প্ৰাৰ্থনা কৰোঁতে থিয় দিব লাগে নে বহিব লাগে নে আঁঠু কাঢ়িব লাগে, কেনেকৈনো প্ৰাৰ্থনা কৰিব লাগে ইত্যাদি বিষয়ক লৈ মানুহৰ মাজত নানা ধৰণৰ বিবাদ হৈছিল। বহুতো মানুহে বিচাৰে প্ৰাৰ্থনা উপাসনাৰ সকলোখিনি কথা অতি বহলভাৱে সুশৃংখলভাৱে লিখা থাকক আৰু সেইবোৰ মানি চলিয়েই সদায় প্ৰাৰ্থনা উপাসনা আদি চলি থাকক, নাইবা কোনো বিশেষ ৰীতি নীতিৰ অলপো ইফাল সিফাল নোহোৱাকৈ গীৰ্জা উপাসনা আদি চলক। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এনেকুৱা বহুতো লোক আছে, সদায় একেধৰণেই কাম কাজবোৰ চলি থকাটো তেওঁলোকে বিচাৰে। বিশেষ ৰীতি নীতি পালন নকৰিলে সন্তুষ্ট নহয়। আমি যদি ভালদৰে চিন্তা কৰি চাওঁ, আমিও কিছুমান ৰীতি নীতি মানি থাকোঁ। আমাৰ গীৰ্জা উপাসনাবোৰতো কিছুমান কথা পৰম্পৰাগতভাৱে চলি থাকে। আমি স্তুতি গীত গাওঁ আৰু সকলোৱে থিয় হওঁ। আমি প্ৰাৰ্থনা শেষ কৰোঁ বিদায় প্ৰাৰ্থনা বা আশীৰ্বাদ প্ৰাৰ্থনাৰে, আৰু মাজতে আমি দান তোলোঁ আৰু শাস্ত্ৰৰ শিক্ষা শুনো। মুঠতে আমিও কিছুমান ৰীতি মানি চলি থাকোঁ। ঈশ্বৰে ইছৰাইল জাতিক এটা ধৰ্ম ব্যৱস্থা দিছিল, তেওঁ কিছুমান বিধি বিধান দিছিল। ইছৰাইলীয় লোকবিলাকৰ ধৰ্ম ব্যৱস্থা আছিল বিভিন্ন বিধি বিধান আৰু ৰীতি নীতিৰ ধৰ্ম ব্যৱস্থা। এতিয়া প্ৰশ্ন হ'ল, ৰীতি নীতি শুদ্ধ নে ভুল? ইয়াত এই লোকসকলে এই প্ৰশ্নটো কৰিছে। তেওঁলোকে কৈছে, আমি ইমান দিনে হিয়া ঢাকুৰি কান্দি আহিছিলোঁ, লঘোণ দি আহিছিলোঁ, সেইবোৰ এতিয়া খাপ নোখোৱা যেন লগা হ'ল, এইবোৰ লাহে লাহে আমনিদায়ক যেন হৈ পৰিল, এইবোৰ আচলতে ধৰ্মীয় আচাৰ আছিল কিন্তু এইবোৰ কৰি আমি একো সুফল পোৱা নাই, ঈশ্বৰে আমাক আশীৰ্বাদ কৰা নাই যেন লাগিছে, আমি এনেকুৱা কৰি থকাটো উচিত হ'বনে? মানুহবোৰে এই যি প্ৰশ্নটো কৰিছে তাৰ উত্তৰ জখৰীয়া ভাৱবাদীয়ে দিব। ঈশ্বৰে যিদৰে জনায় সেইদৰেই তেওঁ উত্তৰ দিব। ঈশ্বৰে নিজে আহি নকয় যে লঘোণ দিয়াটো ভুল বা শুদ্ধ। তেওঁ প্ৰশ্নটোৰ উত্তৰ পোনে পোনে দিয়া নাই, কিন্তু তেওঁ প্ৰশ্নটোৰ উত্তৰ দিছে। আমি দেখিবলৈ পাম যে ধৰ্মীয় আচাৰ, ধৰ্মীয় ৰীতি নীতি সম্বন্ধে তিনিমুখীয়া উত্তৰ এটা দিয়া হৈছে। আমি অলপ সাৱধানে মন কৰা উচিত। প্ৰথমটো উত্তৰ হৈছে, যদি অন্তৰখন ঠিকে থাকে তেন্তে ধৰ্মীয় আচাৰ ৰীতি নীতি পালনত কোনো ভুল নাই। চাৰিৰ পৰা সাত নম্বৰ পদলৈকে পঢ়িলে আমি এই কথা বুজি পাওঁ। দ্বিতীয়তে এইবুলি উত্তৰ দিয়া হৈছে যে যদি অন্তৰখন ঠিক নাথাকে তেনেহ'লে ধৰ্মীয় আচাৰ, ধৰ্মীয় ৰীতি নীতি পালন কৰাটো ভুল। আঠ নম্বৰ পদৰ পৰা চৈধ্য নম্বৰ পদলৈকে পঢ়িলে আমি এই কথা বুজি পাওঁ। আৰু তৃতীয়টো উত্তৰ আমি পাওঁ আঠ নম্বৰ অধ্যায়ত। তাত এই কথা কোৱা হৈছে যে জিৰচালেম সম্বন্ধে ঈশ্বৰৰ যি আঁচনি, যি পৰিকল্পনা, তাৰ অকণো সালসলনি নঘটে। ধৰ্মীয় আচাৰ, ধৰ্মীয় ৰীতি নীতি পালন কৰা বা নকৰাৰ ওপৰত এইটো নিৰ্ভৰ নকৰে। এই কথাটো আমি মনত ৰখা উচিত। আমি নিজৰ কাম কাজৰ দ্বাৰা, আমাৰ ধৰ্মীয় কাৰ্যসূচীৰ দ্বাৰা ঈশ্বৰৰ কাৰ্যসূচী সলনি কৰিব নোৱাৰোঁ। এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ তেওঁ এই গৰাকী, আৰু তেওঁৰ সময়সূচী মতেই তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডখন চলাই আছে। আমি তেওঁৰ আঁচনি, তেওঁৰ পৰিকল্পনা সলনি কৰিব নোৱাৰোঁ, লাগিলে আমি যিয়েই নকৰোঁ কিয়। ধৰ্মীয় আচাৰ ৰীতি নীতি আদি পালন কৰা বা নকৰাৰ দ্বাৰা আমি ঈশ্বৰৰ কাৰ্যসূচী সলনি কৰিব নোৱাৰোঁ। কিন্তু আমি আমাৰ অনন্তকলীয়া ভৱিষ্যত হ'লে এতিয়াই নিশ্চিত কৰি ল'ব পাৰোঁ। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই আশ্ৰয় লৈ আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ আৰু অনন্ত জীৱন লাভ কৰিব পাৰোঁ। অনন্তকাললৈকে তেওঁৰে সৈতে স্বৰ্গত বাস কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক গ্ৰহণ কৰি সেই সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
যিজনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায়, মৃত্যুৰ পৰা জীৱনলৈ যায়, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, কিয় অমূল্য দান আজি ধন্যবাদেৰে।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিজন তেওঁৰ কাষলে আহে তেওঁৰ কেতিয়াও ভোক নালাগে, আত্মিক পিয়াহ তেওঁ দূৰ কৰে, তেওঁ বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ। জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলৈ সঁহাৰি দিয়াৰ সময়ে, তেওঁক বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে। প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকে দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলৈ, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।